ভাৰতৰ অপাৰেচন সিন্দুৰত 9টা সন্ত্ৰাসবাদী ঘাটি ধ্বংসৰ লগতে 100জন সন্ত্ৰাসবাদী নিহত বুলি সেনাৰ শীৰ্ষ বিষয়াৰ ঘোষণা। লক্ষ্ণৌত ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ আকাশমাৰ্গত সংহতকৰণ আৰু পৰীক্ষা ব্যৱস্থা ভাৰ্চুৱেল পদ্ধতিৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মুকলি। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা 27খন জিলাত একেলগে অব্যাহত। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ ভাৰোত্তোলনত অসমৰ আইচেংফা গগৈৰ সোণৰ পদক দখল। আৰু শ্ৰীলংকাক 97 ৰানত পৰাস্ত কৰি ত্ৰিদেশীয় এদিনীয়া শৃংখলাত ভাৰতৰ মহিলা দলৰ খিতাপ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দলি দেৱী। এতিয়া শুনক বিতং বাতৰি। অপাৰেচন সিন্ধুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ 3টা শাখাই ক্ষন্তেক পূৰ্বে এখন সংবাদমেলযোগে অৱগত কৰে। সংবাদমেলত স্থলসেনা বাহিনীৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান ডি জি এম অ' লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, বায়ুসেনা বাহিনীৰ ডি জি এম অ' এয়াৰ মাৰ্চেল এ কে ভাৰতী আৰু নৌসেনা বাহিনীৰ ডি জি এম অ' ভাইচ এডমিৰেল প্ৰমোদে অংশগ্ৰহণ কৰে। স্থলসেনা বাহিনীৰ ডি জি এম অ' গৰাকীয়ে কয় যে পেহেলগামত 26জন নিৰীহ লোকক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে এই সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱা হৈছিল আৰু ইয়াৰ দ্বাৰা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰি ধবংস কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা আন্তঃগাঁথনিও নষ্ট কৰাৰ চেষ্টা চলোৱা হৈছিল। ইয়াৰ বাবে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰ আৰু পাকিস্তানত 9টা এনে ঘাটি চিনাক্ত কৰি অভিযান চলোৱা হৈছিল। এই অভিযানত 3জন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ইউছুফ আজহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদৰ লগতে মুঠ 100জন সন্ত্ৰাসবাদী নিহত হোৱা বুলি তেওঁ প্ৰকাশ কৰে। এই সন্ত্ৰাসবাদীকেইজন পুলৱামা বিস্ফোৰণ আৰু বিমান অপহৰণৰ ঘটনাৰ সৈতেও জড়িত আছিল। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা শূন্য সহনশীলতাৰ নীতিৰ অধীনত কেৱল সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ লক্ষ্য লৈহে এই অভিযান চলোৱা হৈছে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। বায়ুসেনা বাহিনী ডি জি এম অ' এ কে ভাৰতীয়ে বায়ুসেনাই অভিযানত আঘাত হনা স্থানসমূহৰ নক্সাচিত্ৰ প্ৰদৰ্শন কৰে। এই অভিযানত সন্ত্ৰাসবাদীৰ কেইবাটাও প্ৰশিক্ষণ শিবিৰ ধবংস কৰা হৈছে বুলিও তেওঁ বিস্তৃত তথ্য সহকাৰে প্ৰকাশ কৰে। পাকিস্তানে ভাৰতৰ জনবসতিপূৰ্ণ অঞ্চল আৰু সামৰিক ঘাটিলৈ লক্ষ্য কৰি 8 আৰু 9 মেত অপ্ৰৰোচিতভাৱে গোলাবৰ্ষণ আৰু দ্ৰোণেৰে কৰা আক্ৰমণ সশস্ত্ৰ বাহিনীয়ে প্ৰতিহত কৰে বুলি তেওঁ সদৰি কৰে। তেওঁ কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বচা বচা সন্ত্ৰাসবাদী ঘাটিসমূহকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। তদুপৰি পাকিস্তানৰ অপ্ৰৰোচিত আক্ৰমণ প্ৰতিহত কৰাৰ বাবে তেওঁলোকৰ বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাটো আঘাত হনা হৈছিল বুলি তেওঁ কয়। অৱশ্যে অসামৰিক বিমানক কোনো কাৰণতে আক্ৰমণ কৰা হোৱা নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। নৌসেনা বাহিনীৰ ডি জি এম অ' প্ৰমোদে সংবাদমেলত কয় যে ভাৰতে দায়িত্বশীল, যথোচিত আৰু বিবেচকভাৱে পাকিস্তানৰ আক্ৰমণ আৰু অভিসন্ধিৰ প্ৰত্যুত্তৰ দিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সেনা বিষয়াসকলে কয় যে চীফ অব ডিফেন্স ষ্টাফৰ নিৰ্দেশ মৰ্মে সংঘৰ্ষ বিৰতি উলংঘাৰ ঘটনা ঘটা মাত্ৰেই সশস্ত্ৰ বাহিনীয়ে উচিত প্ৰত্যুত্তৰ দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনা প্ৰধান এডমিৰেল দীনেশ কে ত্ৰিপাঠী আৰু বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং উপস্থিত আছিল। ভাৰত আৰু পাকিস্তানৰ মাজত কালি হোৱা সংঘৰ্ষ বিৰতিৰ বুজাবুজিৰ পাছত আজি এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কাইলৈ দুয়োখন দেশৰ সামৰিক অভিযান সঞ্চালক প্ৰধান ডি জি এম অ' পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হোৱাৰ কথা। উল্লেখযোগ্য যে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে যোৱা নিশা পাকিস্তানে সংঘৰ্ষ বিৰতি উলংঘা কৰাৰ বিষয়টো নতুন দিল্লীয়ে গুৰুত্ব সহকাৰে লৈছে বুলি সংবাদমেলত উল্লেখ কৰিছিল। তেওঁ লগতে সামগ্ৰিক পৰিস্থিতিত সশস্ত্ৰ বাহিনীসমূহে চোকা দৃষ্টি ৰাখিছে বুলিও উল্লেখ কৰিছিল। অপাৰেচন সিন্ধুৰ কেৱল সামৰিক অভিযানেই নহয়, বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লক্ষ্ণৌত ব্ৰহ্মছ এৰস্পেচ একত্ৰীকৰণ আৰু পৰীক্ষণ ব্যৱস্থা ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। তেওঁ কয় যে অপাৰেচন সিন্ধুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিক প্ৰতিফলিত কৰাৰ উপৰি সামৰিক শক্তিৰ দৃঢ়তা আৰু সামৰ্থক বিশ্বৰ সন্মুখত তুলি ধৰিছে। শ্ৰীসিঙে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়ত সীমান্তৰ সিপাৰৰ ভূমিও সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ নেতাসকলৰ বাবে সুৰক্ষিত হৈ নাথাকে বুলি দেশখনে প্ৰমাণ কৰিলে।
ভাৰত বিৰোধী আৰু আতংকী সংগঠনে ভাৰত মাতা কে মস্তক পৰ হামলা কৰকে কই পৰিবাৰৰ কে সিন্দুৰ মিটায়ে থে উনহে ভাৰতীয় সেনা নে অপাৰেচন সিন্দুৰ কে মাধ্যম সে ইনসাফ দিলানে কা কাম কিয়া হে আৰু ইছকে লিয়ে আজ সাৰা দেশ ভাৰতীয় সেনাও কা অভিনন্দন কৰ ৰহা হে। অপাৰেচন সিন্দুৰ सिर्फ एक सैन्य कार्रवाई भर नहीं है बल्कि भारत की राजनैतिक, सामाजिक और सामरिक इच्छा शक्ति का प्रतीक है। यह ऑपरेशन आतंकवाद के खिलाफ भारत की दृढ़ इच्छा शक्ति का और सैन्य शक्ति की क्षमता और संकल्प शक्ति का भी प्रदर्शन है। हमने दिखाया है भारत आतंकवाद के खिलाफ जब भी कोई कार्रवाई करेगा तो आतंकवादियों और उनके आकाओं के लिए सरहद पार की जमीन भी सुरक्षित नहीं रहेगी। भारतीय सेनाओं ने ऑपरेशन सिंदूर को पाकिस्तान में मौजूद आतंकी ढांचा ढहाने के उद्देश्य से लॉन्च किया था। हमने उनके आम नागरिकों को कभी निशाना नहीं बनाया, मगर पाकिस्तान ने न केवल भारत के नागरिक इलाकों को निशाना बनाया बल्कि मंदिर, गुरुद्वारा, गिरजाघर पर भी हमले करने का प्रयास किया। भारतीय सेना ने शौर्य और पराक्रम के साथ साथ संयम का भी परिचय देते हुए पाकिस्तान के अन्य ठिकानों पर भी प्रहार करके करारा जवाब दिया है।
ব্ৰহ্মছৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইয়াক ভাৰত আৰু ৰাছিয়াৰ সন্মিলিত উচ্চ ক্ষমতাসম্পন্ন প্ৰতিৰক্ষা প্ৰযুক্তি বুলি উল্লেখ কৰে। অনাগত দিনত ইয়াৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুবিধা সৃষ্টি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা খণ্ডত স্বনিৰ্ভৰশীলতাই ব্যাপক অৰ্থ বহন কৰে। ইয়াৰ দ্বাৰা নিজৰ বাবে অস্ত্ৰ শস্ত্ৰ, সামৰিক সঁজুলি উৎপাদন কৰাৰ উপৰি বিশ্বৰ বিভিন্ন দেশলৈ এইসমূহ ৰপ্তানি কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। পৰৱৰ্তী বাতৰি শুনক দলি দেৱীৰ পৰা।
ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা 27খন জিলাত একেলগে চলি আছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবাৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে কোনো দলীয় প্ৰাৰ্থী নথকাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলৰ সলনি নিৰ্দলীয়ভাৱে প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত জিলাখনৰ 5টা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তৰ ভোটগণনা চলি আছে। এই পৰ্যন্ত অতি কম সংখ্যক গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত হৰিপুৰ সমষ্টিত আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। শ্ৰীভূমিত অনুষ্ঠিত ভোটগণনাত বাতৰি যুগুতোৱাৰ পৰলৈকে বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ চলিছে। মৰিগাঁও জিলাৰ চৰাইবাহী চাবুকধৰা জিলা পৰিষদৰ অন্তৰ্গত কপিলি আঞ্চলিক পঞ্চায়তত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত কঠোৰ নিৰাপত্তাৰ মাজেৰে ভোটগণনা চলি আছে। বৰাক উপত্যকাৰ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাতো ভোটগণনা চলি আছে। কাছাৰত ভাৰতীয় জনতা পাৰ্টীয়ে জিলা পৰিষদ গঠনৰ দিশে আগবাঢ়িছে। আনুষ্ঠানিক ঘোষণা নকৰিলেও বাতৰি যুগুতোৱাৰ পৰলৈকে 23খন জিলা পৰিষদৰ 19খনতে বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে 3খন আসনত আগবাঢ়ি আছে। শিলচৰৰ ৰামনগৰৰ আই এছ বি টি আৰু আই এছ টি টিত অনুষ্ঠিত ভোটগণনা বৰষুণৰ বাবে এঘণ্টা পলমকৈ আৰম্ভ হয়। ধেমাজি আৰু মাজুলীত ইতিমধ্যে কেইবাগৰাকীও ৱাৰ্ড সদস্যই জয়লাভ কৰিছে। মাজুলীৰ ৰাৱণপাৰা আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্যৰ বিজেপি মিত্ৰজোঁটৰ পবিত্ৰ বৰা বিজয়ী হৈছে। গড়মূৰ আঞ্চলিক পঞ্চায়ততো বিজেপিৰ প্ৰাৰ্থী ৰেখা বৰুৱা বিজয়ী হয়। ইপিনে আহতগুৰি আঞ্চলিক পঞ্চায়তত মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ লগতে মাজুলীৰ 4খন জিলা পৰিষদতো মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে। এই সন্দৰ্ভত আকাশবাণীৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়।
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মাজুলীতো পুৱাৰ পৰা চলি আছে ভোটগণনা। জিলাখনৰ 4টা জিলা পৰিষদ আৰু 20টা পঞ্চায়তৰ ভোটগণনা প্ৰক্ৰিয়া নতুন সংসদ জিলা আয়ুক্ত কাৰ্যালয়ৰ 4টা কক্ষত পুৱা 8 বজাৰ পৰা 10খন টেবুলত পূৰ্ণ গতিত চলি আছে। জিলাখনত মুঠ 5টা ৰাউণ্ডত অন্ত পৰিব লগা এই ভোটগণনা প্ৰক্ৰিয়াত প্ৰথমে পোষ্টেল বেলট ভোটগণনা কৰা হয়। এতিয়ালৈকে ঘোষণা হোৱা ফলাফল অনুসৰি জিলাখনৰ 20টা পঞ্চায়তৰ গড়মূৰ, বনগাঁও, ৰতনপুৰ, মিৰি, দক্ষিণ কমলাবাৰী, লোহিত খাবলু, ৰতনপুৰ, গায়ন, লুইতপৰীয়া, আহতগুৰি, ৰাওনাপাৰ পঞ্চায়তত বিজেপি মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীসকল বৃহৎ ব্যৱধানত জয়ী হৈছে। ইফালে জিলাখনৰ 4টা জিলা পৰিষদতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল আগবাঢ়ি আছে।
হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগণনা অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হলেও নিয়াৰিকৈ ভোটগণনা চলি আছে। চৰাইদেউ জিলাৰ প্ৰথম পৰ্যায়ৰ ভোটগণনা ফলাফল অনুসৰি সোণাৰী বিধানসভা সমষ্টিৰ সোণালী গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডতে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। শিৱসাগৰ জিলাৰ 3টা সমষ্টি ক্ৰমে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা সদৰত ভোটগণনা চলি আছে। জিলাখনত এইবাৰ মুঠ 2,291গৰাকী প্ৰাৰ্থী এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নিৰ্বাচনী কৰ্তৃপক্ষই 12খন জিলা পৰিষদৰ 11খন আসনৰ প্ৰথম ৰাউণ্ডৰ ফলাফল প্ৰকাশ কৰিছে। প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। গোৱালপাৰাত 14খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আছে। আজি অনুষ্ঠিত ভোটগণনা প্ৰক্ৰিয়াত বিজেপি মিত্ৰজোঁটে 9খন জিলা পৰিষদে অগ্ৰগতি লাভ কৰিছে। এ আই ইউ ডি এফে 3খন আৰু কংগ্ৰেছে 1খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 1খন জিলা পৰিষদত অগ্ৰগতি লাভ কৰিছে। বজালী জিলাৰ সদৰ পাঠশালাত 50খন মেজত ভোটগণনা প্ৰক্ৰিয়া চলি আছে। বাতৰি যুগুতোৱাৰ পৰলৈকে 5খন জিলা পৰিষদৰ দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে। দ্বিতীয় ৰাউণ্ডৰ অন্তত দক্ষিণ বজালী জিলা পৰিষদত বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। মধ্য বজালী জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী, উত্তৰ বজালী পৰিষদত বিজেপি প্ৰাৰ্থী, পশ্চিম বজালী পৰিষদত অগপ প্ৰাৰ্থী আৰু ভৱানীপুৰ সৰুপেটা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। ধুবুৰী জিলাতো পুৱাৰে পৰা ভোটগণনা চলি আছে। এই সন্দৰ্ভত ধুবুৰী জিলাৰ আকাশবাণীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
ধুবুৰী জিলাত পুৱা 8 বজাৰ পৰা তিনিটা ভোট গণনা কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা এতিয়াও অব্যাহত আছে। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত, গোলকগঞ্জত চিলাৰায় মহাবিদ্যালয়ত আৰু বিলাসীপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয় সামৰি তিনিটাকৈ অস্থায়ী ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। পুৱা 7 বজাত ষ্ট্ৰং ৰুম খোলা হৈছে আৰু 8 বজাৰ পৰা প্ৰথমে পোষ্টাল বেলেট আৰু তাৰপিছত বেলেট পেপাৰ গণনা কৰা হৈছে। আজি পুৱা 8 বজাৰ পৰা শান্তিপূৰ্ণভাৱে পঞ্চায়তৰ ভোট গণনা অব্যাহত আছে। এতিয়ালৈকে জিলাখনৰ আনুষ্ঠানিকভাৱে কোনো এগৰাকী প্ৰাৰ্থীৰ ফলাফল ঘোষণা কৰা হোৱা নাই যদিও জিলা পৰিষদত অধিকাংশ পদত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগ্ৰগতি লাভ কৰি থকা পৰিলক্ষিত হৈছে। গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদৰ পদৰ আসনৰ ভিতৰত এটা বিনা প্ৰতিদ্বন্দ্বিতাৰ বিজেপি প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বিপৰীতে আন দুটা বিজেপি আগবাঢ়ি আছে। ধুবুৰী বিধানসভা সমষ্টিৰ বাবে চহৰখনৰ ভোলানাথ মহাবিদ্যালয়ত এতিয়ালৈকে 2টা ৰাউণ্ড সমাপ্ত হৈছে, 3টা ৰাউণ্ড চলি আছে। জিলাখনৰ 3টা ভোট গণনা কেন্দ্ৰত ভোট গণনা যথেষ্ট লেহেমীয়া গতিত থকা পৰিলক্ষিত হৈছে।
কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাৰ ট্ৰাইচেম হল আৰু জালুকবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনা চলি আছে। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ডিমৰীয়া সমজিলাৰ কমাৰকুজি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বৰখাট আৰু ডিমৰীয়া জিলা পৰিষদত বিজেপি আৰু সোণাপুৰ জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামোলপুৰ জিলাৰ পাগলাদিয়া নৈত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই তামোলপুৰৰ জাৰতালুকত প্ৰায় 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মীয়মান মথাউৰিৰ লগতে গুৰেশ্বৰৰ শুক্লাই নৈত নৱনিৰ্মিত মথাউৰিও পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে নিধুৱাত নিৰ্মাণ কৰা মথাউৰিও পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে কয় যে তামোলপুৰ জিলাত এইবাৰ 13 কিলোমিটাৰ মথাউৰি উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে।
খেলৰ বাতৰি। অসমৰ উদীয়মান মহিলা ভাৰোত্তোলক আইচেং ফাগুকৈয়ে 7ম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনৰ আজি ছোৱালীৰ 55 কিলোগ্ৰাম ওজন শাখাত ভাৰোত্তোলকগৰাকীয়ে 2টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জয় কৰে। অসমে আজি প্ৰতিযোগিতাখনত আৰু এটা ৰূপৰ পদক জয় কৰে। ভাৰোত্তোলনৰ ল'ৰাৰ 67 কিলোগ্ৰাম ওজন শাখাত অসমৰ অভিনৱ গগৈয়ে ৰূপৰ পদক জয় কৰে। আনহাতে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ চেপাক টাকৰত অসমৰ ল'ৰাৰ দলে সোণৰ পদক লাভ কৰিছে। যোৱা নিশা অনুষ্ঠিত ডাবল শাখাৰ ফাইনেলত অসমে বিহাৰক 15-13, 17-15 ব্যৱধানত পৰাজিত কৰে। সোণৰ পদক দখল কৰা অসমৰ দলটো এম থৈবা সিনহা, প্ৰিন্স সিনহা আৰু অভিজিৎ সিনহাৰে গঠিত। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে শ্ৰীলংকাত অনুষ্ঠিত ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ খিতাপ অৰ্জন কৰিছে। কলম্বোত আজি অনুষ্ঠিত ফাইনেলত ভাৰতে শ্ৰীলংকাৰ মহিলা দলটোক 97 ৰানত পৰাজিত কৰে। খেলখনত ভাৰতে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া 343 ৰানৰ লক্ষ্যৰে খেলি ঘৰুৱা দলটো 48 অভাৰ 2টা বলত 245 ৰানত অল আউট হয়। ঘৰুৱা দলটোৰ হৈ অধিনায়ক চামাৰী আটাপাতিটোৱে সৰ্বাধিক 51 ৰান কৰে। ভাৰতৰ হৈ স্নেহা ৰাণাই 4টা আৰু অমনজ্যোত কৌৰে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰি স্মৃতি মান্ধানাৰ 166, হাৰ্লিন ডেউলৰ 47, জেমিমা ৰড্ৰিগুৱেজৰ 44 আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ 41 ৰানৰ সহায়েৰে 7টা উইকেট হেৰুৱাই 342 ৰান সংগ্ৰহ কৰে। গোলাঘাট জিলাৰ খুমটাৰ মৌখোৱাত আজি পুৱা বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু হয়। এই ঘটনাত 2গৰাকী লোক গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি পুৱা টিউচন কৰিবলৈ অহা 3গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিগি পৰে আৰু ইয়াৰ লগে লগে মৌখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাজিদুৰ ৰহমানৰ মৃত্যু হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতৰ অপাৰেচন সিন্দুৰত 9টা সন্ত্ৰাসবাদী ঘাটি ধবংসৰ লগতে 100জন সন্ত্ৰাসবাদী নিহত বুলি সেনাৰ শীৰ্ষ বিষয়াৰ ঘোষণা। লক্ষ্ণৌত ব্ৰহ্মোছ এৰস্পেচ একত্ৰীকৰণ আৰু পৰীক্ষণ ব্যৱস্থা ভাৰ্চুৱেল পদ্ধতিৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মুকলি। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা 27খন জিলাত একেলগে অব্যাহত। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ ভাৰোত্তোলনত অসমৰ আইচেং ফাগুগৈৰ সোণৰ পদক দখল আৰু শ্ৰীলংকাক 97 ৰানত পৰাস্ত কৰি ত্ৰিদেশীয় এদিনীয়া ক্ৰিকেট শৃংখলাত ভাৰতৰ মহিলা দলৰ খিতাপ জয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি নিশা 10 বজাত শুনিবলৈ পাব।